এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে তীব্ৰ গতি লাভ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। লাবক খেলপথাৰত আয়োজিত এই জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও অংশ লয়। ৰাষ্ট্ৰীয় সভাপতিগৰাকী আজি শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰতো দলটোৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ নামটি বৰচলাত নিৰ্বাচনী প্ৰচাৰ চলায়। সমষ্টিটোৰ কৰুণাকান্ত মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত সভাত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হৈ তেওঁ প্ৰচাৰ চলায়। নিজৰ ভাষণত তেওঁ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ'ব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলা মাহমৰা আৰু সোণাৰীতো দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি নাজিৰা আৰু মৰিয়নী সমষ্টিতো প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুলীয়াজান সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ লয়। শ্ৰীসোণোৱালে আজি সন্ধিয়া গুৱাহাটীৰ মালিগাঁৱৰ মিঠা আমতলত মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ প্ৰচাৰ চলায়। তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেলো সম্বোধন কৰে।
আমাৰ যিসকল মিত্ৰ দলৰ সৈতে মিলি 100খনৰ ওচৰ আছে, আমি আসন পাম আৰু বিজেপিৰ বাহিৰে অসমীয়া জাতিক কোনো ৰাজনৈতিক দলে নিৰাপত্তা নিদিয়ে। কাৰণ যোৱা 10 বছৰত আমি জাতিটোৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য নিৰাপত্তা দিবৰ বাবে যিখিনি পদক্ষেপ ললো, এই পদক্ষেপ কংগ্ৰেছে 55 বছৰ ল'ব পৰা নাছিল। আৰু কংগ্ৰেছে অনা অবৈধ বাংলাদেশী বিদেশীৰ বাবেহে অসমীয়া জাতীয় অস্তিত্ব বিপদাপন্ন হ'ল। আৰু অসমীয়া জাতিয়ে খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰৰ মাটি ভেটি আজি বিদেশীৰ কবলত হস্তান্তৰ কৰিলে। 8 বছৰে অসমীয়া মানুহৰ হাতত মাটিৰ পট্টা নাছিল, আমি 8 লাখ লোকৰ হাতত মাটিৰ পট্টা তুলি দিলো।
মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টি সমষ্টি প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গৌৰীপুৰ, বিলাচীপাৰা আৰু পৰ্বতজৰাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ নলবাৰী বিধানসভা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থী অশোক শৰ্মাৰ হৈ ৰোড শ্বত অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেঘনাথ ছেত্ৰীয়ে নদুৱাৰ, বিশ্বনাথ, কলিয়াবৰ আৰু ঢকুৱাখনত প্ৰচাৰ চলায়। নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী অলকা লাম্বাই শিলচৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অভিজিত পাল আৰু বৰখলা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডাঃ অমিত কালোৱাৰৰ সমৰ্থনত আজি শিলচৰৰ অম্বিকাপুৰ, সুভাষনগৰ আৰু বৰখলাত নিৰ্বাচনী প্ৰচাৰ চলায়। ওদালগুৰি জিলাৰ ডিমাকুছিত আজি এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী মহেশ্বৰ বড়োৰ সমৰ্থনত প্ৰচাৰ অভিযান চলোৱা হয়। বজালীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱাই আজি ব্যাপক প্ৰচাৰ চলায়। আসন্ন নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। কাৰ্বি আংলং জিলাৰ ডিফুত আজি নিৰ্বাচনৰ বিশেষ পৰ্যবেক্ষক মনজিৎ সিং আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে জিলাখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত ভোটগ্ৰহণত নিয়োজিত কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ, পৰিবহণ ব্যৱস্থা, আইন শৃংখলা, আহাৰ ব্যৱস্থাপনা আৰু অন্যান্য দিশসমূহৰ বুজ লোৱা হয়। যোৰহাট জিলাত আজি আয়ুক্ত জয় শিৱানীয়ে স্থানীয় কাছাৰী মৈদান পৰিদৰ্শন কৰি নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। তেওঁ নিৰ্বাচনৰ কাম কাজৰ ক্ষেত্ৰত যান বাহনৰ সুব্যৱস্থাৰ বাবে পৰিবহণ কোষৰ কাম কাজ পৰ্যালোচনা কৰে। তেওঁ ৰিটাৰ্ণিং বিষয়া, চক্ৰ বিষয়া আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। বৰাক উপত্যকাৰ শিলচৰত আছাম ৰাইফলছে চলোৱা অভিযানত আজি বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰা হয়। বাহিনীটোৱে মেহেৰপুৰ অঞ্চলত চলোৱা অভিযানত 30টা চাবোনৰ বাকচত লুকুৱাই অনা 349 গ্ৰাম হেৰইন জব্দ কৰে। জব্দ কৰা হেৰইনৰ বজাৰ মূল্য 2,10,00,000 টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ ঠায়ে ঠায়ে মাছৰ বংশবৃদ্ধি আৰু উৎপাদন সুনিশ্চিত কৰাৰ উদ্দেশ্যে মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ঢকুৱাখনাত থলুৱা প্ৰজাতিৰ মাছ, কাছ আদি ধৰাত নিষেধাজ্ঞা ঘোষণা কৰা হৈছে। ঢকুৱাখনা সমজিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ প্ৰভাত পেকুৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি 1 এপ্ৰিলৰ পৰা 14 জুলাইলৈ সমজিলাখনত ঢকুৱাখনা আৰু সোৱণশিৰি ৰাজচক্ৰৰ অন্তৰ্গত সকলো নৈ, জলাশয়, বিল, পুখুৰী আদিত বৰজাল, ফাঁচিজাল, মহাজাল ব্যৱহাৰ কৰি থলুৱা মাছ ধৰা নিষিদ্ধ কৰা হৈছে। একেদৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত মাছৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈ ঘোষিত মৎস্যক্ষেত্ৰসমূহত ৰৌ, ভকুৱা আদি মাছৰ ধৰাটো নিষিদ্ধ কৰা হৈছে। বজালী জিলাতো জিলা দণ্ডাধীশ পাৰ্থপ্ৰতিম মজুমদাৰে মাছৰ উৎপাদন বৃদ্ধি আৰু খাল বিলত মাছৰ প্ৰজনন সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা অনুসৰি জাৰি কৰা এই নিষেধাজ্ঞা 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হৈছে আৰু 15 জুলাই পৰ্যন্ত বাহাল থাকিব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।